নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নতুন বিধানসভা সমষ্টিভিত্তিত আজি আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ, দুখন টোলগেটৰ মাজত কমেও 100 কিলোমিটাৰ ব্যৱধান থাকিব লাগে বুলি লোকসভাত অসমৰ সাংসদৰ দাবী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি ব্ৰহ্মপুত্ৰৰ 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ বাবে সামগ্ৰী পৰিবহণ প্ৰসাৰ আঁচনি আৰু অনুসূচিত সামগ্ৰী পৰিবাহী জাহাজ সেৱা মুকলি, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি দৃষ্টিপাত অনুষ্ঠানত বিভিন্ন শ্ৰোতাৰ মত প্ৰকাশ, আৰু ভাৰতৰ বিৰুদ্ধে ব্ৰিছবেন টেষ্টৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 3টা উইকেট হেৰুৱাই 116 ৰাণ সংগ্ৰহ। ৰাজ্য চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত আজি নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰৰ জালুকবাৰী আৰু গুৱাহাটী মধ্য বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰৰ লগতে বজালী, বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমৰা, শ্ৰীভূমি, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লোৱা হ'ব। খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ লক্ষ্যৰে প্ৰদান কৰা এই নতুন ৰেচন কাৰ্ডসমূহৰ জৰিয়তে জনসাধাৰণে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব। সেই অনুসৰি অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে 35 কিলোগ্ৰামকৈ আৰু প্ৰতিটো অগ্ৰাধিকাৰপ্ৰাপ্ত ৰেচন কাৰ্ড থকা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্ৰতিমাহে 5 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব। একেদৰে বৰ্তমান ৰন্ধন গেছৰ সংযোগ নথকা ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব। তদুপৰি এনে সুবিধাপ্ৰাপ্ত লোকসকলে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ 83,952 গৰাকী হিতাধিকাৰীৰ মাজত আজি নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। এই উপলক্ষে মাকুম বিধানসভা সমষ্টিৰ বাবে তিনিচুকীয়া নগৰৰ বৰগুৰি আই টি আই খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত হিতাধিকাৰীসকলক এই ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ পুলক গোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে এই ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে সমষ্টিটোত নতুনকৈ 8,031টা পৰিয়ালৰ 13,748গৰাকী হিতাধিকাৰী উপকৃত হ'ব। আনহাতে ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাই চাইডিঙৰ সৌৰভ কলা কেন্দ্ৰত আয়োজিত ৰেচন কাৰ্ড বিতৰণৰ আন এটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে শ্ৰম আৰু চাহ শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰিব। সমষ্টিটোৰ নতুন হিতাধিকাৰী পৰিয়ালৰ সংখ্যা হৈছে 5,660 আৰু জনসংখ্যা হৈছে 14,883। ডিগবৈ বিধানসভা সমষ্টিত আজি 5,606খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। অসম চৰকাৰৰ বিত্তীয় বিভাগৰ উদ্যোগত অৰুণোদয় পোষকৰ অধীনত আজিৰে পৰা 28 ডিচেম্বৰলৈ নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিত্তীয় সাহায্যৰ বাবে যোগ্য হিতাধিকাৰী বাছনিৰ উদ্দেশ্যে এই দুসপ্তাহজোৰা অৰুণোদয় পোষক আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ হিতাধিকাৰী হ'বলৈ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বৰ্তমান অসমতেই বাস কৰিব লাগিব। আনহাতে আবেদনকাৰীৰ আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। এই আঁচনি লাভ কৰিবলৈ বিধৱা, 45 বছৰ বয়সৰ ঊৰ্ধৰ অবিবাহিতা, বিবাহ বিচ্ছেদিত, অকলশৰীয়া মহিলা, তৃতীয় লিংগ, দিব্যাংগ ব্যক্তি, চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা, ৰোগীয়া মহিলা, আশ্ৰয়হীন পৰিয়ালৰ মহিলা আৰু অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতিয়ে গতিশীল, শক্তিশালী অৰ্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে 2024-25 বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 6,43,000 কোটি টকাৰ হোৱাৰ দিশে গতি কৰিছে। 2013-14 বৰ্ষত এই পৰিমাণ 1,77,000 কোটি টকা আছিল বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বিজেপিৰ সাংসদ দিলীপ শইকীয়াই টোল কৰ হ্ৰাস কৰিবলৈ আৰু দুখন টোলগেটৰ মাজত কমেও 100 কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ দাবী জনাইছে। দৰং ওদালগুৰি সমষ্টিৰ সাংসদ শইকীয়াই শুকুৰবাৰে লোকসভাত কয় যে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান 883খন টোলগেট আছে। এই টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ শুল্ক আদায় দিবলগীয়া হয় আৰু ইয়াৰ ফলত জনসাধাৰণৰ ওপৰত আৰ্থিক বোজা পৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি দুখন টোলগেটৰ মাজত কমেও 60 কিলোমিটাৰ দূৰত্ব থাকিব লাগে যদিও গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ 50 কিলোমিটাৰ ব্যৱধানত দুখন টোলগেট আছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকৰ ওপৰত টোল মাচুলৰ হেঁচা হ্ৰাস কৰিব লাগে আৰু দুখন টোলগেটৰ মাজৰ দূৰত্ব ক্ৰমেও 100 কিলোমিটাৰ কৰিবলৈ শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সাংসদগৰাকীয়ে দাবী জনায়। ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ জলপথৰে ৰাজ্যৰ 7টা ধৰ্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্য চৰকাৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অনুমোদনৰ পাছত এই কাম আৰম্ভ কৰাৰ বাবে সাজু হৈছে। এই প্ৰকল্পৰ বাবদ 645.56 কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। এই প্ৰকল্পৰ অধীনত গুৱাহাটীৰ কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, চক্ৰেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, কাজিৰঙাৰ পাণ্ডুনাথ মন্দিৰ আৰু মাজুলীৰ আউনীআটী সত্ৰক ব্ৰহ্মপুত্ৰ জলপথেৰে সংযোগ কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক অধিক উজ্জীৱিত কৰি তুলিবলৈ বিচৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি কলকাতাত ব্ৰহ্মপুত্ৰৰ 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথ আৰু গংগাৰ 1 নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ বাবে সামগ্ৰী পৰিবহণ প্ৰসাৰ আঁচনি আৰু অনুসূচিত সামগ্ৰী পৰিবাহী জাহাজ সেৱা মুকলি কৰিব। এই পদক্ষেপে অভ্যন্তৰীণ জলপথসমূহ সুদৃঢ় কৰিব আৰু দেশৰ বিকাশত অৰিহণা যোগাব। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেঞ্চিত 1026 কিলোহাৰ্টজ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _গুৱাহাটী ফ'ল' কৰিব পাৰে। পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ ৰূপজ্যোতি বৰুৱাৰ পৰা।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে লোকসভাত সংবিধানক লৈ হোৱা বিতৰ্কৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিয়া পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত 10 বছৰৰ কাৰ্যকালত দেশত দ্ৰুতগতিত চহকী লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই সন্দৰ্ভত দৈনিক অসম কাকতে ভয়ংকৰ আৰ্থিক অসমতাৰ গ্ৰাসত দেশ শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। দিল্লী চলো অভিযানেৰে দেশৰ ৰাজধানী অভিমুখী প্ৰতিবাদী কৃষকক হাৰিয়ানা আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে বাধা দিয়াৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰতিবাদী কৃষকৰে আৰক্ষীৰ সংঘৰ্ষ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত এটা বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে ভয়ংকৰ বান খৰাঙৰ আশংকা থকা দেশৰ 11খন জিলাৰ 5খনেই অসমৰ বুলি IIT গুৱাহাটীসহ দেশৰ 3খন অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সমীক্ষাত প্ৰকাশ পোৱা বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে সংবিধান দিৱসৰ বিতৰ্কত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক তীব্ৰ সমালোচনা কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতখনৰ বঙাইগাঁও সংস্কৰণ মুকলিৰ বাতৰিটো প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত চৰকাৰী আঁচনি অনুদানক লৈ নতুন আৰু পুৰণি সমষ্টিৰ মাজত অথন্তৰ লাগিছে বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে কোৰিয়াৰ সংসদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ গৃহীত হোৱাৰ বাতৰিক কোৰিয়া পাৰ্লিয়ামেণ্ট ভোটছ টু ইম্পিছ প্ৰেছিডেণ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে বাগজান তেলঘাটত জুই লগাৰ ঘটনাৰ বলি হোৱা লোকসকলে অন্তৰ্বৰ্তীকালীন ক্ষতিপূৰণ বিচাৰি জনোৱা দাবী ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে প্ৰত্যাখ্যান কৰা বাতৰিটো NGT ৰিজেক্টছ ক্লেইম বাগজান ভিক্টিমছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ কেইটামান বাতৰি। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ৰূপজ্যোতি। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত অধিক স্থানীয় বাতৰি প্ৰচাৰ কৰা উচিত বুলি বিভিন্ন শ্ৰোতাই মত প্ৰকাশ কৰিছে। যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও শ্ৰোতাই এই মত প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি প্ৰচাৰৰ বাবে যিহেতু 3খন বাতৰি বুলেটিন আছে, সেই হেতুকে আঞ্চলিক বাতৰি বুলেটিনসমূহত স্থানীয় বাতৰিয়ে প্ৰাধান্য পালেহে জনসাধাৰণ জড়িত বাতৰি প্ৰকাশিত হ'ব। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰিত হোৱা কিছু উচ্চাৰণগত ভুলো আঙুলিয়াই দিয়ে।
মানুহে কয় যে আকাশবাণীত যিটো কোৱা হয় শুদ্ধ উচ্চাৰণেৰে কোৱা হয় আৰু মানুহে সেইটো ফলো কৰে শ্ৰোতাই। যেতিয়া বাতৰি পঢ়োতে যেতিয়া ভুলকৈ কিছু শব্দ উচ্চাৰণ কৰা হয় বা কিছু বাক্য গাঁথনি বেয়া হয় তেতিয়াহ'লে সেইটো হোৱাটো উচিত নহয়, কাৰণ মানুহে আকাশবাণী গুৱাহাটীক আকাশবাণীক ফলো কৰে। তেনেকুৱা কিছুমান সৰু সৰু খুটি নাতি চকুত পৰে। ধৰা এতিয়া 25 শুনা গৈছে, 25 হ'ব লাগে 25, বা অলপতে এটা বাতৰিত শুনিলো সেই বাতৰিটোত এটা শব্দ ক'লে বৈচিত্ৰতা, হলে বৈচিত্ৰ হব, নহয় বিচিত্ৰতা হব, কিন্তু বৈচিত্ৰতা নহয়। যদি ৰেডিঅ'ত শুনে তেজপুৰ অন্ত্যেষ্টিক্ৰিয়া, কি বুলি ভাবিব শ্ৰোতাই? তেজপুৰ অন্ত্যেষ্টিক্ৰিয়া। সেই তেনেকুৱা ধৰণৰ কথাবিলাক যদি ভুলকে উচ্চাৰিত হয়, ভুলকে কয়, শুনাত বৰ বেয়া শুনি আৰু বেয়া লাগে। গতিকে সেইবোৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰিবই লাগে। বাতৰি যিসকলে পঢ়ি আছে ভালেই, মই বেয়া বুলি কোৱা নাই, কিন্তু কিছু অনুশীলনী প্ৰয়োজন হয়।
অনুষ্ঠানত আকাশবাণীৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়া, জ্যেষ্ঠ নাগৰিক আৰু নিয়মীয়া শ্ৰোতাই বাতৰিৰ মান উন্নত কৰাৰ বাবেও পৰামৰ্শ দিয়ে। তদুপৰি শ্ৰোতাসকলে টেলিফোনযোগেও নিজৰ অভিমত আগবঢ়ায়। লোকসভাত কাইলৈ এখন দেশ এটা নিৰ্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে 129 সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে সংবিধান সংশোধনী বিধেয়কৰ প্ৰস্তাৱত অনুমোদন দিয়ে। ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ এখন সমিতিয়ে ৰাজনৈতিক দলৰ নেতা আৰু বিশেষজ্ঞসকলকে ধৰি অন্যান্য অংশীদাৰীসকলৰ সৈতে এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰি প্ৰতিবেদন দাখিল কৰে। এখন দেশ এটা নিৰ্বাচন ব্যৱস্থা দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত তথা পৌৰসভাৰ দৰে স্থানীয় নিকায়সমূহৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ 100 দিনৰ ভিতৰত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দৰং জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত নৱদৃষ্টি নামৰ নেত্ৰদান প্ৰকল্প এটা শুভাৰম্ভ কৰা হ'ব। তদুপৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নতুন ইউটিউব চেনেল আৰু শীৰ্ষ গীতো মুকলি কৰা হ'ব। আনহাতে এই অনুষ্ঠানতে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত শ্ৰৱণ যন্ত্ৰ, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড আদিও বিতৰণ কৰা হ'ব। তিনিচুকীয়াত অলপতে সংঘটিত হোৱা এটা ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন অভিযুক্তক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা অভিযুক্ত দুজনৰ নাম হৈছে বাপি কৌৰ আৰু জিন্টু দাস। পক্সো আইনৰ অধীনত দুয়োজনকে গ্ৰেপ্তাৰ কৰা হৈছে। অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গ্ৰাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি দ্বিতীয় দিনা এটা উইকেট নেহেৰুৱাকৈ কালি সংগ্ৰহ কৰা 28 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰি আমালৈ অহা বাতৰি পৰলৈকে 3টা উইকেটৰ বিনিময়ত 127 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। বৰষুণৰ বাবে কালি 13 অভাৰ আৰু 2টা বল খেলা অৱস্থাতেই প্ৰথম দিনৰ খেল স্থগিত ৰাখিবলগীয়া হৈছিল। ভাৰতে কালি টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। এইখন খেলৰ বাবে ৰবিচন্দ্ৰন অশ্বিন আৰু হৰ্ষিত ৰাণাৰ ঠাইত ৰবীন্দ্ৰ জাদেজা আৰু আকাশদীপক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী গেটত আজি এখন ট্ৰাকৰ খুন্দাত উজ্জ্বল বৰা নামৰ এজন আৰক্ষী জোৱান নিহত হয়। গাড়ী চালকজনে পহৰা চকীত আৰক্ষীৰ সংকেত নামানি কৰ্তব্যৰত আৰক্ষী জোৱান উজ্জ্বল বৰা খুন্দিয়াই থৈ যায়। আৰক্ষী জোৱানজনৰ ঘটনাস্থলীতে নিহত হয়। নিহত আৰক্ষী জোৱানজন যোৰহাট জিলাৰ বুলি জানিব পৰা গৈছে। বৰঝাৰৰ পৰা পোৱা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ৰাজ্যৰ ঠাই বিশেষে পুৱা আৰু নিশাৰ ভাগত ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26.3 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 12.2 ডিগ্ৰী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ডাঠ কুঁৱৰী পৰাৰো সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। নতুন বিধানসভা সমষ্টিভিত্তিত আজি আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ। দুখন টোলগেটৰ মাজত কমেও 100 কিলোমিটাৰ ব্যৱধান থাকিব লাগে বুলি লোকসভাত অসমৰ সাংসদৰ দাবী। আৰু ভাৰতৰ বিৰুদ্ধে ব্ৰিছবেন টেষ্টৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 3টা উইকেট হেৰুৱাই 116 ৰাণ সংগ্ৰহ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।